এয়া আকাশবাণী মনৰ কথা। আকাশবাণীৰ মাধ্যমেৰে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ মনৰ কথা জনসাধাৰণক ব্যক্ত কৰাৰ অনুষ্ঠান শুনো আহক। আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰিত হিন্দী মন কী বাতৰ অসমীয়া ৰূপান্তৰ মনৰ কথা।
মোৰ প্ৰিয় দেশবাসী, আজি পুনৰ আপোনালোকক লগ পোৱাৰ সৌভাগ্য হৈছে। আপোনালোকে বোধহয় ভাবিছে যে প্ৰধানমন্ত্ৰীয়ে এনে কথা কেলৈ কৈছে। মই এইকাৰণেই কৈছো যে মই প্ৰধানমন্ত্ৰী কম আৰু প্ৰধান সেৱক অধিক। ল'ৰালিকালৰ পৰা মই এটা কথা শুনি আহিছো আৰু হয়তো সেইটোৱেই মোৰ মনৰ কথাৰ প্ৰেৰণা। আমি ল'ৰালিকালৰ পৰা শুনি আহিছো যে দুখ বিতৰণ কৰিলে কমি যায় আৰু সুখ বিতৰণ কৰিলে বাঢ়ে। মনৰ কথাত মই কেতিয়াবা দুখো বিতৰণ কৰোঁ আৰু কেতিয়াবা সুখো বিতৰণ কৰোঁ। মই যি কথা কওঁ, মোৰ মনত যি পীড়া হয় তাক আপোনালোকৰ মাজত প্ৰকট কৰি নিজৰ মনক পাতল কৰোঁ আৰু কেতিয়াবা কেতিয়াবা সুখৰ কিছুমান কথা আছে যিবোৰ নিজৰ মাজত বিতৰণ কৰি মই সেই আনন্দক চাৰিগুণ কৰাৰ প্ৰয়াস কৰোঁ। আগৰবাৰ মই কৈছিলো যে বহুত সময় ধৰি মোৰ আমাৰ নৱপ্ৰজন্মক লৈ চিন্তা হৈ আছে। চিন্তা এইবাবেই হোৱা নাই যে আপোনাসবে মোক প্ৰধানমন্ত্ৰী কৰিছে, চিন্তা এইবাবেই হৈছে যে কোনোবা মাকৰ সন্তান, কোনোবা পৰিয়ালৰ ল'ৰা বা ছোৱালী এনে সংকটত পৰে, তেতিয়া সেই ব্যক্তিয়েই নহয় সেই পৰিয়াল সম্পূৰ্ণৰূপে ধবংস হৈ যায়, সমাজ দেশ সকলো নষ্ট হৈ যায়। ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি এনেকুৱা ভয়ানক ৰোগ, এনেকুৱা ভয়ানক কাৰক যে ই ভালতকৈও ভালকো নষ্ট কৰি দিয়ে। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো, বহুবাৰ মোক বহুত বিষয়ে লগ পাবলৈ আহিছিল, ছুটি বিচাৰিছিল। মই সুধিছিলো কিয়, প্ৰথমতে তেওঁলোকে কোৱা নাছিল, কিন্তু অলপ মৰমৰ সুৰত কথা সুধিলে তেওঁলোকে কৈছিল যে তেওঁলোকৰ ল'ৰা বেয়া ফাণ্ডত বন্দী হৈছে, তাক তাৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ মই এই সকলোবোৰ এৰি তাৰ লগত থাকিব লাগিব। আৰু মই দেখিছো যে যাক মই বহুত সাহসী আৰু ভাল বিষয়া বুলি ভাবিছিলো তেওঁটো কেৱল কান্দিবলৈহে বাকী আছিল। মই এনেকুৱা অনেক মাতৃক দেখিছো। মই এবাৰ পঞ্জাৱলৈ গৈছিলো, তাত মাতৃসকলে মোক লগ পাইছিল, বহুত খঙো কৰিছিল, বহুত কষ্ট সম্পৰ্কেও কৈছিল। আমি ইয়াৰ চিন্তা সামাজিক ৰূপত কৰিব লাগিব আৰু মই জানো যে ল'ৰা যি এই সংকটত পৰে কেতিয়াবা কেতিয়াবা আমি সেই ল'ৰাক দোষী বুলি ভাবি লওঁ, ল'ৰাজনক দুষ্ট বুলি ভাবি লওঁ। আচল কথাটো হ'ল নিচাটো হ'ল বেয়া, ল'ৰা বেয়া নহয়, নিচাৰ অভ্যাসটোহে বেয়া, ল'ৰা কেতিয়াও বেয়া হ'ব নোৱাৰে। আমি আমাৰ ল'ৰাক বেয়া হৈছে বুলি ভবা অনুচিত, অভ্যাসটোক বেয়া বুলি গণ্য কৰোঁ হওক আৰু তাৰ পৰা আঁতৰি থকা পথৰ সন্ধান কৰোঁ হওক। ল'ৰাক ধিক্কাৰ দিলে ল'ৰা পুনৰ নিচা খোৱাত লাগি যাব, এইটো নিজেই নিজেই এটা মনস্তাত্বিক সামাজিক চিকিৎসা বিষয়ক সমস্যা আৰু ইয়াক আমি এই সমস্যাৰ ফালৰ পৰাই চাব লাগিব, এই দিশত কাম কৰিব লাগিব। আৰু মই ভাবো যে কিছুমান সমস্যাৰ সমাধান চিকিৎসাই কৰিব নোৱাৰে, মানুহে নিজে নিজৰ পৰিয়াল, ইষ্ট কুটুম্ব, সমাজ, চৰকাৰ, নিয়ম কানুন সকলোৱে লগ হৈ এই দিশত কাম কৰিব লাগিব। সৰু সৰুকৈ খণ্ড খণ্ডকৈ কৰিলে সমস্যাৰ সমাধান নহব। মই অসমত DGPসকলৰ সৈতে মিলিত হৈছিলো, মই তেখেতসকলৰ আগতো এই কষ্টটোৰ কথা আক্ৰোশৰ সৈতে কৈছিলো, মই পুলিচ বিভাগত এই বিষয়ত গভীৰভাৱে আলোচনা কৰি সমস্যাৰ সমাধান কৰাৰ কথা কৈছিলো, মই বিভাগকো কৈছিলো কিয় আমি এটা টোল ফ্ৰী হেল্পলাইন আৰম্ভ নকৰো যাৰ বাবে দেশৰ যিকোনো ঠাইৰ যিকোনো পিতৃ মাতৃ যিয়ে এই দুৰ্যোগত ভুগিছে তেওঁলোকে ভাবিছে যে তেওঁলোকৰ ল'ৰা ছোৱালী ড্ৰাগছৰ জগতত বন্দী হৈছে, এফালে তেওঁলোকক জগতক কবলৈ লাজ লাগে, সংকোচ হয়, কত কোৱা যায়। এটা হেল্পলাইন আৰম্ভ কৰিবলৈ মই প্ৰশাসনক কৈছিলো, তেওঁলোকে অতি সোনকালে এই দিশত কিবা এটা কৰাৰ বাবে ভাবিব। সেইধৰণে মই জানো যে ড্ৰাগছে তিনিটা কথা আনে আৰু মই কওঁ যে এই অশুভ শক্তি হ'ল তিনিটা ডি। মনোৰঞ্জনৰ তিনিটা ডিৰ কথা মই কোৱা নাই, এটা ডি হৈছে ডাৰ্কনেছ, দ্বিতীয়টো ডি হ'ল ডেষ্ট্ৰাকশ্যন আৰু তৃতীয়টো ডি হ'ল ডিভাষ্টেচন। নিচাই অন্ধকাৰ পথেৰে গতি কৰে, বিনাশৰ চকত থিয় কৰাই দিয়ে আৰু ধবংসৰ বাহিৰে আপোনাৰ ভাগ্যত আৰু একোকে পোৱা নাযায়। সেয়েহে বহুত বিষয়ত মই চিন্তা চৰ্চা কৰিছো। মই যেতিয়া যোৱাবাৰ মনৰ কথা অনুষ্ঠানত এই বিষয়ে চৰ্চা আৰম্ভ কৰিছিলো, গোটেই দেশৰ পৰা 7000তকৈও অধিক চিঠি আকাশবাণীৰ ঠিকনাত মই পাইছিলো, চৰকাৰলৈ চিঠিবোৰ আহে। সেইটো সুকীয়া কথা, অনলাইন চৰকাৰী পৰ্টেলত MyGOV.in পৰ্টেলত হাজাৰ হাজাৰ ইমেইল আহে, টুইটাৰ আৰু ফেচবুকত লাখ লাখ মন্তব্য আহিছে, সমাজত এক প্ৰকাৰে মনত জমা হৈ থকা কথাবোৰ বাহিৰলৈ উলিয়াই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই বিশেষকৈ দেশৰ প্ৰচাৰ মাধ্যমৰ ওচৰত ঋণী এইবাবেই যে এই কথাটোক তেওঁলোকে আগুৱাই দিছে। কেইবাটাও টিভি চেনেলে এক এক ঘণ্টাৰ বিশেষ অনুষ্ঠান কৰিছে আৰু মই দেখিছো এইটো কেৱল চৰকাৰৰ ঋণাত্মক কামৰ অনুষ্ঠান নহয়। এটা চিন্তা আছিল আৰু মই স্বীকাৰ কৰো যে এক প্ৰকাৰে সমস্যাবোৰৰ পৰা বাহিৰ ওলোৱাৰ উদ্দেশ্য ইয়াত আছিল আৰু তাৰ কাৰণে এটা সুন্দৰ আলোচনা বিলোচনাৰ পৰিৱেশ আৰম্ভ হৈছে। চৰকাৰৰ ফালৰ পৰা যিবোৰ কথা সেইবোৰো আলোচিত হৈছে। এখেতসকলে ভাবিছে যে এতিয়া আৰু উদাসীন হৈ থাকি লাভ নাই। মই কেতিয়াবা কেতিয়াবা নিচাত নিমগ্ন সেই নৱপ্ৰজন্মক সুধিব বিচাৰিছো যে কেতিয়াবা আপোনালোকে এইটো ভাবি চাইছেনে যে আপুনি 2-4 ঘণ্টা সময় নিচাত মত্ত হৈ এটা বেলেগ জীৱন জীয়াই থকাৰ অনুভূতি হয়তো আপোনাৰ হৈছে। আচলতে সমস্যাৰ পৰা মুক্ত হোৱাৰ অনুভূতি হ'ব লাগিব। আৰু আপুনি কেতিয়াবা এইটো ভাবিছেনে যে যি ধনেৰে আপুনি ড্ৰাগছ কিনে সেই ধন কলৈ যায়? আপুনি কল্পনা কৰকচোন, সেই ড্ৰাগছৰ ধন যদি সন্ত্ৰাসবাদীৰ জেপলৈ যায়, সেই ধনেৰে যদি সন্ত্ৰাসবাদীসকলে অস্ত্ৰ শস্ত্ৰ কিনে আৰু সেই অস্ত্ৰ শস্ত্ৰৰে কোনোবা সন্ত্ৰাসবাদীয়ে মোৰ দেশৰ কোনোবা সৈনিকৰ বুকুত গুলিয়াই, তেতিয়া মোৰ দেশৰ সৈনিক শ্বহীদ হ'ব? তেনেহলে এইটো কেতিয়াবা ভাবিছেনে যে কোনোবা মাতৃৰ সন্তানৰ ঘাতক প্ৰাণতকৈ প্ৰিয় দেশৰ বাবে জীয়াই থকা মৰিবলৈ ওলোৱা সৈনিকৰ বুকুৰ গুলিত? কেতিয়াবা এনেকুৱাটো নহয় যে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ নিচাৰ অভ্যাসৰ ধনো আছে? এবাৰ ভাবকচোন। আৰু যেতিয়া আপুনি এইটো কথা ভাবিব, মই বিশ্বাসৰ সৈতে ক'ব খোজো যে আপুনিও ভাৰত মাতৃৰ প্ৰেমত পৰিছে, আপুনিও দেশৰ সৈনিকক সন্মান কৰে। তেনেহলে আপুনি সন্ত্ৰাসবাদীসকলক সহায়ৰ হাত আগবঢ়োৱা, ড্ৰাগছ মাফিয়াসকলক সহায়ৰ হাত আগবঢ়োৱা এই ব্যৱসায়টোক সহায় কেনেকৈ কৰিব পাৰে? কিছুমানে ভাবে যে যেতিয়া জীৱনত নিৰাশাই ঘেৰি ধৰে, বিফলতাই আৱৰি ধৰে, জীৱনৰ আগত কোনো জীয়াই থকাৰ পথ দেখা নাযায়, তেতিয়া মানুহ নিচাৰ পথেৰে আগবাঢ়ে। মই এইটো ভাবো যে যাৰ জীৱনৰ কোনো লক্ষ্য নাই, সদিচ্ছা নাই, এটা শূন্যতা আছে, তাত ড্ৰাগছৰ প্ৰৱেশ সহজ। ড্ৰাগছৰ পৰা যদি আঁতৰি থাকিবলগীয়া হয়, নিজৰ সন্তানক বচাবলগীয়া হয়, তেতিয়া তেওঁলোকক লক্ষ্য স্থিৰ কৰাত সহায় কৰক। কিবা এটা কৰিব পৰা লক্ষ্য তেওঁলোকৰ সন্মুখত ল'ব পৰা কৰক, স্বপ্নদ্ৰষ্টা কৰক। আপুনি চাওক পুনৰ সেইবোৰ বস্তুৰ প্ৰতি তেওঁৰ মন ঢাল নেখাব। তেওঁ ভাবিব, নহয় মই কৰিব লাগিব। আপুনি হয়তো দেখিছে যিজন খেলুৱৈ তেওঁ কেতিয়াও শুই নাথাকে, অথচ সকলোৱে জাৰত কম্বল লৈ শুই থাকিব খোজে। খেলুৱৈজন গুচি যায় মুকলি খেলপথাৰলৈ, কিয়? কাৰণ তেওঁৰ লক্ষ্য নিশ্চিত হৈ আছে। এনেকৈ আপোনাৰ সন্তানৰ যদি লক্ষ্য স্থিৰ নহয়, তেন্তে বেয়া অভ্যাসবিলাকৰ প্ৰৱেশ পথ প্ৰশস্ত হৈ পৰিব। আজি মোৰ মনলৈ স্বামী বিবেকানন্দৰ সেই কথাষাৰ মনত পৰিছে। প্ৰতিটো নৱপ্ৰজন্মৰ বাবে তেওঁৰ বাক্য যথেষ্ট উপযোগী আৰু লগতে মই বিশ্বাস কৰো যে আমি সকলোৱে সেই বাক্য আওৰাব লাগে। স্বামী বিবেকানন্দই কৈছিল, এটা আদৰ্শ লোৱা আৰু সেই আদৰ্শক নিজৰ জীৱনৰ ৰূপ দিয়া, সেই বিষয়ে চিন্তা কৰা, সেই আদৰ্শৰ সপোন দেখা, নিজৰ জীৱনত তাক গ্ৰহণ কৰা, দেহৰ প্ৰতিটো অংগ সেই আদৰ্শৰে পূৰ্ণ কৰা আৰু আন কথা পৰিত্যাগ কৰা। বিবেকানন্দৰ এই কথাষাৰ নতুন পুৰুষৰ বাবে সদায় উপযোগী আৰু সেয়েহে মই নৱপ্ৰজন্মক কওঁ, লক্ষ্য স্থিৰ হলেই বহুতো অলাগতিয়াল কাৰ্যৰ পৰা আঁতৰি থাকিব পৰা যায়। কেতিয়াবা কেতিয়াবা বন্ধু বান্ধৱৰ সৈতে থাকিলে এনেকুৱা লাগে যেন এওঁ অতি শান্ত সমাহিত। কিছুমানে ভাবে এইটো এটা বৰ্ণনশৈলী আৰু সেই মানসিকতাৰ বাবে কেতিয়াবা কেতিয়াবা নিজৰ অজ্ঞাতে এনে কিছুমান জটিল ব্যাধিৰ চিকাৰ হ'বলগীয়া হয়। এইটো কোনো বৰ্ণনশৈলী নহয় আৰু নহয় কোনো শান্ত সমাহিত জীৱনধাৰা। বাস্তৱত ই হল এটা সৰ্বনাশৰ পথ আৰু সেইবাবেই নিজৰ বন্ধু বান্ধৱৰ মাজত যেতিয়া নিচা সেৱনৰ গৌৰৱময় বা দম্ভালি মাৰি কথা কোৱা হয়, আপুনি নিজে নিজৰ আনন্দৰ কথা কয়, হাতচাপৰি লয়। আৰু তেনেকুৱা যদি হয়, তেতিয়াহ'লে নৌ বুলি কোৱাৰ সাহস কৰক, সেইবোৰ প্ৰত্যাখ্যান কৰাৰ মানসিকতা গঢ়ি তোলক। কেৱল এইটোৱেই নহয়, তেওঁলোককো তেওঁলোকে যে বেয়া কাম কৰিছে, অনুচিত কাম কৰি আছে, সেয়া সবলভাৱে কোৱাৰ সাহস গোটাওক। মই পিতৃ মাতৃসকলক ক'ব বিচাৰিছো যে আমাৰ আজিকালি সময় নাই, জীৱন বাটত আমি দৌৰি আছো, জীৱনৰ প্ৰয়োজনীয় বস্তুবোৰৰ যোগাৰ কৰিবলৈ আজি আমি সকলোৱে দৌৰি থাকিবলগীয়া হৈছে। এই দৌৰৰ মাজত নিজৰ সন্তানৰ বাবে আমাৰ ওচৰত সময় আছেনে? আমি কেতিয়াবা মন কৰিছোনে যে অধিকাংশ সময় আমি আমাৰ সন্তানৰ সন্মুখত তেওঁলোকৰ পাৰ্থিৱ প্ৰগতিৰ কথাহে চৰ্চা কৰোঁ? কিমান নম্বৰ পালে, পৰীক্ষা কেনে হৈছে, কি খাব লাগে, কি খাব নালাগে, অথবা কেতিয়াবা কলৈ যাব লাগে, কলৈ যাব নালাগে, ইত্যাদি ইত্যাদি। আমাৰ কথা বাৰ্তাৰ পৰিধি ইমান সীমিত যে আমি তেওঁলোকৰ হৃদয়ৰ ভিতৰলৈ গৈ তেওঁলোকৰ মনৰ ভাৱ জনাৰ চেষ্টা কৰিছো। আপোনাসবে এইটো নিশ্চয় কৰক, যদিহে আপোনাৰ সন্তানে আপোনাক বা পৰিয়ালৰ আনক নিজৰ মনোভাৱ ব্যক্ত কৰাৰ সুবিধা পায় তেন্তে তেওঁলোকৰ ভিতৰত কি কি হৈ আছে তাক জানিব পাৰিব। সন্তানৰ বেয়া অভ্যাস তৎক্ষণাত নহয়, লাহে লাহেহে আৰম্ভ হয় আৰু তেতিয়াই বেয়া অভ্যাসে গা কৰি উঠিছে যেতিয়াই ঘৰখনত তেওঁ পৰিৱৰ্তন লক্ষিত হৈ পৰে। সেই পৰিৱৰ্তনখিনি সূক্ষ্মভাৱে লক্ষ্য কৰিব লাগে আৰু তেনে কৰিলেহে মই ভাবো আপুনি আৰম্ভণিতেই নিজৰ সন্তানক ৰক্ষা কৰিব পাৰিব। তেওঁৰ বন্ধু বান্ধৱৰ বিষয়ে কিছু পৰিমাণে জানি থব আৰু কেৱল উন্নতিৰ ওচৰে পাজৰে থকা কথাবিলাকৰ কাষতে সীমিত নাথাকিব। তেওঁৰ জীৱনৰ চিন্তা, জীৱনৰ আদৰ্শ, তেওঁৰ যুক্তি, তেওঁৰ গ্ৰন্থ, তেওঁৰ বন্ধু বান্ধৱ, তেওঁৰ মোবাইল ফোন, কি হৈ আছে, তেওঁ সময় কত অতিবাহিত কৰি আছে ইত্যাদি জানিব পাৰিব। নিজৰ সন্তানক আপুনি ৰক্ষা কৰিব লাগিব। মই ভাবো যি কাম নিজৰ মাক বাপেকে কৰিব পাৰে সেই কাম আন কোনেও কৰিব নোৱাৰে। আমাৰ ইয়াত শ শ বছৰ আগৰ পৰাই পূৰ্বপুৰুষসকলে কিছুমান কথা পাণ্ডিত্যপূৰ্ণভাৱে আমাক কৈছিল আৰু সেইবাবেই তেওঁলোকক ষ্টেটছমেন বা দেশহিতৈষী বুলি কোৱা হয়। আমাৰ ইয়াত কোৱা হয় পাঁচ বৰছ লো কিজিয়ে দশ লো তাৰণ দে সুতিহি ষোল্ল বৰছ মে মিত্ৰ চৰিছ গতি দেহি। ইয়াৰ তাৎপৰ্য হল যে পাঁচ বছৰ বয়সলৈকে ল'ৰা ছোৱালীৰ মাক দেউতাকে প্ৰেম বা স্নেহ কৰক, তাৰ পিছত যেতিয়া পুত্ৰ দহ বছৰীয়া হ'ব তেতিয়া তেওঁৰ বাবে অনুশাসন হোৱাটো বাঞ্ছনীয়। অনুশাসনৰ প্ৰতি আগ্ৰহ তেওঁৰ হোৱা উচিত। আৰু কেতিয়াবা আমি দেখিছো যে জ্ঞানী মাকে খং কৰে, কোনোবা দিনা নিজৰ ল'ৰা ছোৱালীৰ সৈতে কোনো ধৰণৰ কথা নাপাতে, ল'ৰা ছোৱালীৰ বাবে বহু ডাঙৰ শাস্তি হয়। শাস্তিটো মাকে নিজকে নিজে দিয়ে কিন্তু ল'ৰা ছোৱালীও শাস্তি পায়। মাকে যদি কয় যে মই আজি কথা নকওঁ তেন্তে আপুনি দেখিব যে দহ বছৰীয়া ল'ৰা ছোৱালীয়ে গোটেই দিন অস্বস্তিৰ মাজত কটায় আৰু নিজৰ অভ্যাস সলাই পেলায়। ল'ৰা ছোৱালী যেতিয়া ষোল্ল বছৰীয়া হয় তেতিয়া তেওঁৰ লগত বন্ধু বান্ধৱৰ নিচিনাকৈ ব্যৱহাৰ কৰা উচিত, স্পষ্টকৈ কথা কোৱা উচিত। আমাৰ পূৰ্বপুৰুষসকলে এইটো বৰ ভাল কথা কৈছে। মই বিচাৰো আমাৰ পাৰিবাৰিক জীৱনত ইয়াৰ ব্যৱহাৰ কেনেকুৱাকৈ হোৱা উচিত তাক নিশ্চিত কৰক। এটা কথা মই লক্ষ্য কৰিছো যে ঔষধ বিক্ৰেতাৰ কথা কওঁ, কেতিয়াবা কেতিয়াবা দৰৱৰ লগতে সেই ধৰণৰ বস্তুবোৰ আহি যায়। ডাক্তৰৰ প্ৰেছক্ৰিপচনৰ অভাৱত এনেবোৰ ঔষধ দিয়া অনুচিত। কেতিয়াবা কেতিয়াবা কফ চিৰাপেও ড্ৰাগছৰ অভ্যাস কৰাত সহায় কৰে, নিচাৰ অভ্যাসৰ আৰম্ভণি হৈ পৰে। এনে বহুতো বস্তু আছে যাৰ চৰ্চা মই কৰিব খোজা নাই কিন্তু নিয়মানুৱৰ্তিতা আমি মানি চলিব লাগিব। এতিয়া উচ্চ শিক্ষাৰ বাবে গাঁৱৰ ল'ৰা ছোৱালীয়েও নিজৰ প্ৰদেশ এৰি ভাল ভাল ঠাইত ভৰ্তি হোৱাৰ বাবে ছাত্ৰাবাসৰ জীৱন যাপন কৰে। মই এইটো শুনিছো যে তেওঁলোক এনে কাৰ্যৰ প্ৰৱেশ দ্বাৰ হৈ পৰে। এনেবোৰ বিষয়ত শৈক্ষিক সংস্থানসমূহক, সমাজক, সুৰক্ষাৰ দায়িত্বত থকা সকলোকে সজাগ কৰা উচিত আৰু সজাগ হোৱা উচিত। যাৰ যি দায়িত্ব হ'ব তেওঁ তাক সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা উচিত হ'ব। চৰকাৰৰ যি দায়িত্ব সেইটো চৰকাৰে কৰিবই লাগিব আৰু ইয়াৰ বাবে সদায় চৰকাৰৰ প্ৰয়াস থাকিব। মোৰ নামত যিবোৰ চিঠি আহিছে সেইবোৰ বৰ ৰুচিপূৰ্ণ, কিছুমান বৰ পীড়াদায়ক চিঠিও আছে, বৰ প্ৰেৰণাদায়ক পত্ৰও আছে। মই আজি সকলোবোৰৰে উল্লেখ কৰিব নিবিচাৰো কিন্তু এজন মিষ্টাৰ দত্ত আছিল যিজন নিচাত মত্ত হৈ পৰিছিল, জেললৈ গৈছিল আৰু জেলতো তেখেতৰ বহুতো বান্ধোন আছিল কিন্তু শেষত তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আহিল। জেলত পঢ়া শুনা কৰিলে আৰু লাহে লাহে তেওঁৰ জীৱনৰ গতিপথ সলনি হৈ পৰিল। তেওঁৰ কথা বহু প্ৰচলিত, য়াৰোদা জেলত আছিল। এনে অনেক মানুহৰ কথা কোৱা যাব, এনে অনেক উদাহৰণ আছে। বহুত মানুহ আছে যি তাৰ পৰা বাহিৰ হৈ আহিছে। আমি বাহিৰলৈ আহিব পাৰোঁ আৰু অহাটো উচিতো, তাৰ বাবে আমাৰ চেষ্টাৰ প্ৰয়োজন। সেইকাৰণে অনাগত দিনবিলাকত মই প্ৰতিষ্ঠিত লোকসকলক অনুৰোধ কৰিম, তেওঁলোক বোলছবিৰ তাৰকা হ'ব পাৰে, খেল জগতৰ লগত জড়িত খেলুৱৈ হ'ব পাৰে, জনজীৱনৰ লগত জড়িত ব্যক্তি হ'ব পাৰে, সাংস্কৃতিক বা ভক্তি আন্দোলনৰ লগত জড়িত ব্যক্তি হ'ব পাৰে, সকলো ক্ষেত্ৰৰ পৰা এই বিষয়ত আমাক জাগ্ৰত কৰিব লাগে। তেওঁলোকে আমাক প্ৰয়োজনীয় দিগদৰ্শন দি থকা উচিত। তাৰ বাবে আমাৰ যথেষ্ট প্ৰয়াস থাকিব আৰু নিশ্চিতভাৱে আমাৰ লাভো হ'ব। যিসকল ছচিয়েল মিডিয়াৰ সৈতে জড়িত হৈ আছে তেখেতসকললৈ মোৰ অনুৰোধ যে আমি সকলোৱে একলগ হৈ এখন ড্ৰাগছ মুক্ত ভাৰত হেচটেগৰ সৈতে এটা অবিৰত আন্দোলন চলাই যাব লাগে। কাৰণ এই জগতৰ সৈতে জড়িত অধিকাংশ ল'ৰা ছোৱালী ছচিয়েল মিডিয়াৰ সৈতে জড়িত। যদি আমি ড্ৰাগছ মুক্ত ভাৰত হেচটেগক আগুৱাই লৈ যাওঁ তেতিয়া লোকশিক্ষাৰ এটা ভাল পৰিৱেশ গঢ়ি তুলিব পৰা যায়। মই কথাটো আৰু আগুৱাই লৈ যোৱাটো বিচাৰো। আমি সকলোৱে কিবা নহয় কিবা এটা কৰোঁ হওক, যিবিলাক সফল হৈছে তেখেতসকলেও ইয়াত সহযোগ কৰক। মই এই বিষয়টো এইবাবেই উল্লেখ কৰিছো কাৰণ কৈছিলো নহয় যে দুখ ভগাই ল'লে লাঘৱ হয়, এইটো দেশৰ এটা কষ্ট। মই কোনো উপদেশ দিয়া নাই আৰু উপদেশ দিয়াৰ মোৰ অধিকাৰো নাই, কেৱল মই মোৰ নিজৰ দুখ বিতৰণ কৰিছো, অথবা যিবোৰ পৰিয়ালৰ এই দুখ আছে সেই পৰিয়ালবিলাকৰ দুখৰ অংশীদাৰ হ'ব খুজিছো। মই এটা দায়িত্বশীল পৰিৱেশৰ সৃষ্টি কৰিব খুজিছো। এই বিষয়ত মতৈক্য নহ'ব পাৰে, কিন্তু কোনোবা এটা বিন্দুৰ পৰাটো আৰম্ভ কৰিব লাগিব। মই কৈছিলো যে মই আনন্দও বিতৰণ কৰিব খোজো। যোৱা সপ্তাহত দৃষ্টিহীন ক্ৰিকেট দলটোক লগ পোৱাৰ সুযোগ পাইছিলো। বিশ্বকাপ বিজয়ী তেওঁলোকৰ যি উৎসাহ মই দেখিলো, ফূৰ্তি দেখিলো, আত্মবিশ্বাস দেখিলো। পৰমাত্মাই আমাক হাত ভৰি দিছে, চকু দিছে, কিন্তু এনেকুৱা আৱেগ আমাৰ নাই যিটো দৃষ্টিহীন ক্ৰিকেটাৰসকলৰ মাজত মই দেখিছো। কি উৎসাহ আছিল, কি ফূৰ্তি আছিল, অৰ্থাৎ ময়ো তেখেতসকলৰ সৈতে লগ হৈ শক্তি পাইছিলো। আচলতে এনে কথাবিলাকে জীৱনত বৰ আনন্দ দিয়ে। যোৱা সময়খিনিত এটা বাতৰি চৰ্চালৈ আহিছিল। জম্মু কাশ্মীৰৰ ক্ৰিকেটৰ দলটোৱে মুম্বাইলৈ গৈ তাৰ দলক হৰুৱাইছিল। মই ইয়াত জিকা হৰাৰ হিচাপ লোৱা নাই, মই ঘটনাটোক অন্য ৰূপত লক্ষ্য কৰিছো। যোৱা সুদীৰ্ঘ দিন ধৰি কাশ্মীৰত বানপানীৰ বাবে গোটেই পথাৰসমূহ পানীৰে উপচি পৰিছিল। কাশ্মীৰ সমস্যাৰ সৈতে যুঁজি আছিল আমি জানো। জটিলতাৰ মাজতো এই দলে যি দলীয় উৎসাহেৰে যি বিজয় প্ৰদৰ্শন কৰিছিল, সি হল অভূতপূৰ্ব। আৰু সেইবাবেই জটিলতা আহক, বিষম পৰিস্থিতি আহক, সংকট আহক, তাৰ পাছতো লক্ষ্যত কেনেকৈ উপনীত হ'ব পৰা যায় সেইটো জম্মু কাশ্মীৰৰ যুৱকসকলে দেখুৱাইছে। সেয়েহে এই কথাটো শুনি মই বৰ আনন্দ পাইছো, গৌৰৱান্বিত হৈছো আৰু খেলুৱৈসকলক মই ধন্যবাদ জনাইছো। দুদিন আগতে ৰাষ্ট্ৰসংঘই 21 জুনক গোটেই বিশ্বৰ যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ভাৰতৰ বাবে এইটো বৰ গৌৰৱ আৰু আনন্দৰ কথা। শ শ বছৰ ধৰি আমাৰ পূৰ্বপুৰুষসকলে এই মহান পৰম্পৰাক বিকশাই তুলিছে, তাৰ লগতে আজি বিশ্ব সাঙুৰ খাই পৰিল। ব্যক্তিগত জীৱনত যোগে লাভান্বিত কৰে, কিন্তু যোগে এইটো দেখুৱাইছে যে বিশ্বক জোৰা লগোৱা কাৰ্যও কৰিব পাৰে। গোটেই বিশ্ব যোগ বিষয়ত ৰাষ্ট্ৰসংঘৰ লগ হৈ গল আৰু মই দেখিছো যে সৰ্বসন্মতিক্ৰমে দুদিন আগতে প্ৰস্তাৱ গৃহীত হল আৰু 177খন দেশ সহযোগী হল। অতীতত নেলচন মেণ্ডেলা মহোদয়ৰ জন্মদিনত ইয়াক পালন কৰাৰ প্ৰস্তাৱ কৰা হৈছিল, তেতিয়া 65খন দেশে ইয়াক সমৰ্থন কৰিছিল। ইয়াৰ আগতে আন্তৰ্জাতিক শৌচালয় দিৱসৰ বাবে চেষ্টা কৰা হৈছিল, তেতিয়া 122খন ৰাষ্ট্ৰ ইয়াৰ সমৰ্থনত আছিল। ইয়াৰ আগতে 2 অক্টোবৰত অহিংসা দিৱসৰ ৰূপত 140খন ৰাষ্ট্ৰ একমত হৈছিল। এই ধৰণৰ প্ৰস্তাৱত 177খন ৰাষ্ট্ৰ সহমত হোৱাটো এটা বিশ্ব ৰেকৰ্ড। বিশ্বৰ সকলো দেশৰ ওচৰতে মই ঋণী যিসকলে ভাৰতৰ এই ভাৱনাক সন্মান কৰিছিল আৰু বিশ্ব যোগ দিৱস আয়োজন কৰাৰ সিদ্ধান্ত কৰিছিল। আমাৰ সকলোৰে দায়িত্ব যে যোগৰ প্ৰকৃত ভাৱনা মানুহে গ্ৰহণ কৰক। যোৱা সপ্তাহত মুখ্যমন্ত্ৰীসকলৰ এখন সভাৰ আয়োজন কৰাৰ সুযোগ পাইছিলো। মুখ্যমন্ত্ৰীসকলৰ সভা যোৱা 50 বছৰ ধৰি হৈ আহিছে, 60 বছৰৰ পৰাই হৈ আহিছে, কিন্তু এইবাৰ প্ৰধানমন্ত্ৰীৰ আৱাসস্থানত লগ পাইছিলো আৰু তাতোকৈ অধিক আমি এটা প্ৰত্যাগমন অনুষ্ঠানৰ আয়োজন কৰিছিলো, য'ত হাতত কোনো কাগজ নাই, কোনো কলম নাই, কোনো বিষয় নাই, কোনো ফাইল নাই। সকলোবোৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী সমানে সমানে বান্ধৱৰ ৰূপত বহিছিল। দুঘণ্টা ধৰি সমাজৰ দেশৰ ভিন্ন ভিন্ন বিষয়ৰ ওপৰত বৰ গভীৰভাৱে চিন্তা চৰ্চা কৰা হৈছিল আৰু বহুতো সাধাৰণ আৰু পাতল পৰিৱেশতো কথা পাতিছিলো, মন খুলি কথা পাতিছিলো। তাত কোনো ৰাজনীতিৰ ছায়া নাছিল। মোৰ বাবে এইটো এটা বৰ আনন্দদায়ক অনুভূতি আছিল, তাকো মই আপোনাসবৰ মাজত বিতৰণ কৰিব বিচাৰো। যোৱা সপ্তাহত মই উত্তৰ পূৰ্বাঞ্চললৈ যোৱাৰ সুবিধা পাইছিলো। তাত মই 3 দিন আছিলো। মই দেশৰ যুৱকসকলক অনুৰোধ কৰিছো যে আপোনালোকে যদি তাজমহল চাব বিচাৰে, আপুনি যদি ছিংগাপুৰ চাব খোজে, আপুনি যদি ডুবাইলৈ যাব বিচাৰে, মই কওঁ বন্ধুসকল, যদি প্ৰকৃতি চাব লাগে, ঈশ্বৰৰ প্ৰাকৃতিক ৰূপ চাব লাগে, তেন্তে উত্তৰ পূৰ্বাঞ্চললৈ যোৱা, মই আগতেও কৈছিলো। কিন্তু প্ৰধানমন্ত্ৰীৰ ৰূপত যেতিয়া গলো, তেতিয়া তাৰ শক্তিক জানিব পৰাৰ চেষ্টা কৰিছিলো। অসীম শক্তিৰ সম্ভাৱনাৰে ভৰপূৰ আমাৰ উত্তৰ পূৰ্বাঞ্চল, ইমান মৰমীয়াল মানুহ, ইমান উত্তম বাতাৱৰণ। মই আচলতে বহুতো আনন্দ উপভোগ কৰি আহিছো। কেতিয়াবা কেতিয়াবা মানুহে সোধে, মোদীজী, আপুনি ভাগৰি নাযায় নেকি? মই কওঁ, যে উত্তৰ পূৰ্বাঞ্চললৈ গৈ এনে লাগিছে যেন শৰীৰৰ কোনোবা কোণত যদি ভাগৰ বোলা বস্তু এটা আছিল, সি আঁতৰি গল। ইমানেই মই আনন্দিত হৈছিলো। আৰু যি প্ৰেম মই পালো তাৰ মানুহৰ পৰা, সি স্বাগতম যোগ্য। যি আপোন ভাৱ আছিল, সি মনক স্পৰ্শ কৰিব পৰা বিধৰ আছিল, অন্তৰক স্পৰ্শ কৰিব পাৰিছিল। মই আপোনাকো কওঁ যে কেৱল মোদীৰেই আনন্দ কৰাৰ অধিকাৰ নাই, ভাৰতৰ প্ৰত্যেকজন ভাৰতীয়ৰ এই অধিকাৰ আছে। আপুনি এবাৰ গৈ নিশ্চয় তাৰ আনন্দ উপভোগ কৰক। পিছৰবাৰ মনৰ কথা যেতিয়া হ'ব, তেতিয়া 2015 চন আহিব। 2014ৰ বোধ কৰোঁ এইটোৱেই মোৰ শেষ কাৰ্যসূচী। মোৰ আপোনাসৱক বৰদিনৰ বাবে বহু বহু শুভেচ্ছা জনালো। নৱবৰ্ষৰ বাবে মই আগতীয়াকৈ আপোনালোকক শুভেচ্ছা যাচিছো। মোৰ বাবে এইটোও বৰ আনন্দৰ কথা যে মোৰ মনৰ কথাক আঞ্চলিক ভাষাৰ যিবোৰ আকাশবাণীৰ কেন্দ্ৰ আছে, যিদিনা ৰাতিপুৱা মোৰ মনৰ কথা প্ৰচাৰিত হয়, সিদিনাই নিশা 8 বজাত প্ৰাদেশিক ভাষাটো ই ভাষান্তৰ ৰূপত প্ৰচাৰিত হয়। আৰু মই দেখিছো যে কিছুমান প্ৰাদেশিক ভাষাত কণ্ঠস্বৰ মোৰ দৰেই উলিয়ায়। মই আচৰিত হৈছো, ইমান ভাল কাম আমাৰ আকাশবাণীৰ লগত যিসকল শিল্পী জড়িত হৈ আছে তেখেতসকলে কৰি আছে। মই তেখেতসকলকো ধন্যবাদ জনাইছো, আৰু এইটোৱে মোক জনতাৰ সন্মুখলৈ লৈ যোৱাত বৰ ভাল পথ দেখুৱাইছে। ইমান বেছি পৰিমাণে পত্ৰ আহিছে, সেইবোৰ দেখি পঢ়ি আমাৰ আকাশবাণীয়ে এটা পদ্ধতি উলিয়াইছে, মানুহৰ সুবিধা হওক, সেয়েহে তেওঁলোকে পোষ্ট বক্স নম্বৰ দিছে। মনৰ কথাৰ ওপৰত আপুনি যদি কিবা ক'ব বিচাৰে, তেন্তে আপুনি পোষ্ট বক্সত লিখিব পাৰে, আৰু মনৰ কথা পোষ্ট বক্স নম্বৰ 111 আকাশবাণী নতুন দিল্লীলৈ পঠিয়াব পাৰে। মই আপোনাৰ চিঠিৰ বাবে বাট চাই ৰম। আপুনি নাজানে যে আপোনাৰ চিঠিয়েই মোৰ বাবে প্ৰেৰণা হ'ব। আপোনাৰ কলমেৰে ওলোৱা এটা এটা কথাই কাম কৰিব পাৰিব। মই আপোনাৰ ওচৰত ঋণী। পুনৰ আমি 2015 চনৰ জানুৱাৰীৰ কোনোবা নহয় কোনোবা ৰবিবাৰে নিশ্চিতভাৱে দিনৰ 11 বজাত লগ পাম আৰু কথা পাতিম। বহুত বহুত ধন্যবাদ।
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে আজি দিনৰ 11 বজাত ভাৰতৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ কথা ব্যক্ত কৰা অনুষ্ঠান মন কী বাতৰ অসমীয়া ৰূপান্তৰ মনৰ কথা শুনিলে।